এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ এতিয়া প্ৰধান বাতৰিসমূহ হৈছে: ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনা মুকলি, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ আই টিত বিভিন্নজনৰ সাক্ষ্য প্ৰদান, ব্ৰহ্মপুত্ৰত শিল্পীগৰাকীৰ চিতাভস্ম বিসৰ্জন, ৰাজ্যৰ 1936খন বিদ্যালয়ত ভূমিকম্প আৰু অগ্নি সুৰক্ষা বিষয়ক মকড্ৰিল কাৰ্যসূচী, ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ পূৰ্ণ প্ৰস্তুতি আৰু আই চি চি মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গুৱাহাটীত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত ইংলেণ্ডক জয়ৰ বাবে দক্ষিণ আফ্ৰিকাৰ 320 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা আঁচনি আনুষ্ঠানিকভাৱে মুকলি কৰে। আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী, পেঞ্চনাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকলে নগদবিহীন চিকিৎসা সেৱা লাভ কৰিব পাৰিব। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানতে ৰাজ্যিক কৰ্মচাৰীসকলক নতুন স্বাস্থ্য বীমা আঁচনিখনৰ হেল্থ কাৰ্ডো বিতৰণ কৰে। তদুপৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই একেটা অনুষ্ঠানতে আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ ডিজিটেল সংবাদ পত্ৰখনো উন্মোচন কৰে।
আমাৰ আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাটো আমি চলাই থাকিম। এজন কৰ্মচাৰীয়ে যিটো পদ্ধতিৰে যাব বিচাৰে সেই পদ্ধতিয়ে যাব পাৰিব। ইয়াৰ ফলত আমি সকলোৰে সন্মতি লৈ এই আঁচনিটো 2023 চনৰ 2 অক্টোবৰত আমি লঞ্চ কৰিলোঁ আৰু আজি মই অত্যন্ত আনন্দিত যে ৰাজ্যৰ 2,23,826 জন কৰ্মচাৰীয়ে আমাৰ লোকসেৱক আৰোগ্য যোজনাত পঞ্জীয়নভুক্ত কৰিছে আৰু 6,172 গৰাকী পেঞ্চনাৰেও আমাক পঞ্জীয়ন কৰিছে।
অনুষ্ঠানটোত মুখ্য সচিবকে ধৰি অসম চৰকাৰৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া আৰু বিভিন্ন চিকিৎসালয়ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। একেদৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি লোকসেৱা ভৱনত অনুষ্ঠিত আন এখন বৈঠকত অধ্যক্ষতা কৰি শিক্ষা, স্বাস্থ্য, আৰক্ষী, অসম লোকসেৱা আয়োগকে ধৰি বিভিন্ন বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি বৰ্ডৰ জৰিয়তে প্ৰায় 25,000 নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তিপত্ৰ বিতৰণ কৰাৰ সন্দৰ্ভতো আলোচনা কৰে। নৱেম্বৰৰ শেষৰ ফালে আৰু ডিচেম্বৰৰ প্ৰথম সপ্তাহত নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচী সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক তেওঁ নিৰ্দেশ দিছে। ডঃ শৰ্মাই মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আৰু মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণ আঁচনিৰ প্ৰস্তুতিৰ সন্দৰ্ভতো আজি আন এখন বৈঠকত পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশেষ তদন্তকাৰী দল এছ আই টিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰিছে বুলি প্ৰকাশ কৰিছে। সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি ডঃ শৰ্মাই কয় যে অতি সোনকালে অভিযোগনামা আদালতত দাখিল কৰা হ'ব। বিশেষ তদন্ত গোটৰ মুৰববী মুন্না প্ৰসাদ গুপ্তাই আজি সংবাদ মাধ্যমৰ আগত কয় যে সম্প্ৰতি তদন্ত প্ৰক্ৰিয়া সঠিক দিশত আগবাঢ়ি আছে। এই পৰ্যন্ত 90 জনতকৈও অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। বিষয়টোৰ তদন্তৰ বাবে ভালেসংখ্যক লোকৰ মতামত লোৱা হ'ব বুলিও তদন্তকাৰী বিষয়াগৰাকীয়ে উল্লেখ কৰে। তদন্তত কি আছে নাজানে বুলি মন্তব্য কৰি তদন্ত প্ৰক্ৰিয়া অতি সোনকালে শেষ কৰা হ'ব বুলি তেওঁ সদৰি কৰিছে।
স্যার, তদন্ত আমার চলি আছে। আমি এতিয়া পর্যন্ত 90 জনতকৈ অধিক সাক্ষীর আমি স্টেটমেন্ট লৈছো আর কিছু বিহু কমিটিরও স্টেটমেন্ট লৈছো। তেওঁলোকৰো ভাষ্য দরকার তদন্তর কারণে। ভাষ্যত কি আহিছে এটো মই এতিয়া আপনার কব নোৱাৰো যেহেতু তদন্ত চলি আহিছে। ইয়েস, দে আর লুকিং ইন টু আওয়ার রিকুয়েস্ট এন্ড উই আর ইন টাচ উইথ দেম। দরকার হলে মতা হব, আমার প্রয়োজন সাপেক্ষে আমি তেওঁলোকক মাতি আছো। সময়মতে আমি তদন্ত পরীক্ষা প্রক্রিয়া শেষ করিম আর আমার তদন্ত প্রক্রিয়া যেটা আছে সেটা খুব দ্রুতগতিত আমি আগবাই লই গে আছো আর খুব সময়ের ভিতর আমি তদন্ত প্রক্রিয়াটা সম্পূর্ণ করিম।
ইপিনে আজি গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ কাছমাৰীঘাটত শিল্পী জুবিন গাৰ্গৰ চিতাভস্ম বিসৰ্জন দিয়া হয়। চিতাভস্ম বিসৰ্জনৰ সময়ত শিল্পীগৰাকীৰ পন্নী গৰিমা গাৰ্গ যথেষ্ট আৱেগিক হৈ পৰে। যোৰহাটতো আজি অৰুণ গাৰ্গে জুবিন গাৰ্গৰ চিতাভস্ম বিসৰ্জন দিয়ে। এছ ডি আৰ এফে চিতাভস্ম দিয়া কাৰ্য তদাৰক কৰে। উল্লেখযোগ্য যে তদন্তৰ অংশ হিচাপে আজি গুৱাহাটীৰ উলুবাৰীৰ অপৰাধ অনুসন্ধান বিভাগৰ কাৰ্যালয়ত মঙলদৈ ৰঙালী বিহু সন্মিলন, লখিমপুৰৰ ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনকে ধৰি 4খন ৰঙালী বিহু সন্মিলনৰ বিষয়ববীয়াই তদন্তকাৰী গোটক সাক্ষ্য প্ৰদান কৰে। যোৱা নিশা জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে পৰহিলৈ মুক্তি পাবলগীয়া জুবিন গাৰ্গৰ বহু প্ৰত্যাশিত ছবি ৰৈ ৰৈ বিনালে সন্দৰ্ভতো মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে ৰৈ ৰৈ বিনালে ছবিখন জুবিন গাৰ্গৰ নহয়, এয়া অসমবাসীৰ সপোন। জুবিন গাৰ্গৰ সপোনক বাস্তৱায়িত কৰিবলৈ আমি সকলোৱে চেষ্টা কৰিছো বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় কাইলৈ মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত শদিয়া বিধানসভা সমষ্টিৰ 27,573 গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক 10,000 টকাকৈ চেক বিতৰণ কৰিব। এই উপলক্ষে শদিয়াৰ ছপা হোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক উদ্দেশ্যি ভাষণ দিব। ডক্টৰ শৰ্মাই পৰহিলৈ ডুমডুমা বিধানসভা সমষ্টিৰ হিতাধিকাৰীসকলৰ মাজত উদ্যমিতা পুঁজিৰ চেক বিতৰণ কৰিব। ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ তথা শ্ৰম আৰু নিয়োগ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী শোভা কৰণ্ডলাজে আজি বিশ্বনাথ জিলাৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ জিলাখনৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সংবাদমেলত কয় যে বিশ্বনাথ হৈছে এখন সৰু জিলা আৰু ইয়াত বিকাশৰ বহু পথ আছে। জিলাখনত মৎস্যপালন, এৰি পলু উৎপাদন, দুগ্ধ উৎপাদন আৰু মহিলা সবলীকৰণকে ধৰি ভিন ভিন ক্ষেত্ৰত বিকাশৰ বাবে চৰকাৰে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে বুলি শ্ৰীমতী কৰণ্ডলাজে উল্লেখ কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে পৰিস্মিতা দিহিঙীয়াই।
ৰাষ্ট্ৰীয় বিদ্যালয় সুৰক্ষা নীতি 2016ৰ অংশ হিচাপে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত ৰাজ্যৰ 35খন জিলাৰ 1,936খন বিদ্যালয়ত আজি দুৰ্যোগ প্ৰস্তুতি আৰু এই ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে মকড্ৰিল কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। গোলাঘাট জিলাৰ 87খন বিদ্যালয়ত এই কাৰ্যসূচী আজি সফলতাৰে সম্পন্ন কৰা হয়। জিলাখনৰ বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অতিৰিক্ত জিলা আয়ুক্তই উদ্বোধন কৰা এই কাৰ্যসূচীত ৰাজচক্ৰ বিষয়া, জিলা প্ৰকল্প বিষয়া, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ ক্ষেত্ৰ বিষয়া, অগ্নি নিৰ্বাপক আৰু জৰুৰী সেৱা বিভাগৰ কৰ্মচাৰী তথা স্কাউট আৰু গাইডৰ সদস্যসকলে অংশগ্ৰহণ কৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ 154খন বিদ্যালয়ত এই প্ৰস্তুতিমূলক অনুশীলন অনুষ্ঠিত হয়। বিশ্বনাথ জিলাৰ 35খন বিদ্যালয়ত ভূমিকম্পকে ধৰি আন দুৰ্যোগৰ সময়ত ল'বলগীয়া সাৱধানতা সন্দৰ্ভত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক অনুশীলন কৰোৱা হয়। তিনিচুকীয়া জিলাৰ বিভিন্ন বিদ্যালয়তো দিনজোৰা কাৰ্যসূচীৰে দুৰ্যোগৰ সময়ত আৰু ইয়াৰ পাছত ল'বলগীয়া সাৱধানতা বিষয়ক মকড্ৰিল কাৰ্যসূচী অনুষ্ঠিত হয়। মৰিগাঁও জিলাৰ 38খন বিদ্যালয়ত ভূমিকম্প আৰু অগ্নি সুৰক্ষা বিষয়ক মকড্ৰিল সফলভাৱে সম্পন্ন হয়। প্ৰায় 19,500 শিক্ষাৰ্থীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে শংকৰ মাধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই কাৰ্যসূচীৰ উদ্বোধন কৰে। শিক্ষাৰ্থী তথা শিক্ষকসকলক দুৰ্যোগৰ সময়ত সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ প্ৰশিক্ষণ দিয়া হয়। গুৱাহাটী মহানগৰীৰ 10খন, শোণিতপুৰ জিলাৰ 25খন, হোজাই জিলাৰ 87খন, শ্ৰীভূমি জিলাৰ 40খন বিদ্যালয়তো মকড্ৰিল কাৰ্যসূচী অনুষ্ঠিত হয়। উল্লেখযোগ্য যে 1950 চনৰ বৰভূঁইকপৰ 75 বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বিদ্যালয় শিক্ষা বিভাগ আৰু ইউনিচেফ অসমৰ সহযোগত এই মকড্ৰিল কাৰ্যসূচী অনুষ্ঠিত কৰে। 2020 চনৰ বড়ো চুক্তিৰ সকলো দফা ৰূপায়ণৰ দাবীৰে আজি নিখিল বড়ো ছাত্ৰ সন্থা এপছুৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কোকৰাঝাৰত বডোফা শিশু উদ্যানৰ পৰা প্ৰতিবাদকাৰীসকলে কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰলৈ সমদল উলিয়ায়। এপছুৱে কোকৰাঝাৰ জিলা আয়ুক্তৰ জৰিয়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আপছুৰ সভাপতি দীপেন বড়োৱে সাংবাদিকৰ আগত কয় যে সংসদৰ শীতকালীন অধিৱেশনত 125 সংখ্যক সংবিধান সংশোধনী বিধেয়কত অনুমোদন জনাবলৈ কেন্দ্ৰীয় চৰকাৰক প্ৰতি আহ্বান জনোৱা হৈছে। চিৰাং জিলাতো নিখিল বড়ো ছাত্ৰ সন্থাৰ জিলা গোটৰ উদ্যোগত কাজলগাঁও বজাৰৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিওৱা হয়। ছাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত উলিওৱা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে BTRৰ চুক্তিৰ বাকী থকা প্ৰধান দফাসমূহ পূৰণ কৰিবলৈ চৰকাৰৰ প্ৰতি দাবী জনোৱা হয়।
আজি নিখিল বড়ো ছাত্ৰ সন্থাই বিভিন্ন জিলাত ৰেলী কাৰ্যসূচী আমি ল'বলৈ বাধ্য হৈছো আৰু এই কাৰ্যসূচীটো আমি এইকাৰণে লৈছো যে বিটিআৰ একৰ 2020-27 জানুৱাৰীত হৈ যোৱা যে একৰ্ডত দপাসমূহ কেইটামান দপা ইমপ্লিমেণ্টেশ্যন হ'ল বা ৰূপায়ণ হ'ল, কিন্তু মেজৰ মেজৰ যি দপা সেই দপাবিলাক ৰৈ গৈছে। যি দপাৰ ৰূপায়ণৰ যি দায়িত্ব বা ৰূপায়ণৰ ৰেছপনচিবিলিটি ভাৰত চৰকাৰ বা অসম চৰকাৰে আছিলে আৰু ভাৰত চৰকাৰ অসম চৰকাৰে এই 5 বছৰৰ সময়ত ৰূপায়ণ কৰি দিয়াৰ যি নেকি কমিটমেণ্ট আমাক দিছিলে কিন্তু তেখেতসকলে কৰি নিদিলে। এইকাৰণে আমি দুখ প্ৰকাশ কৰিছো আৰু ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ পুনৰ মানে মনত পেলাবৰ কাৰণে আজি আমি এই ৰেলী কাৰ্যসূচীটো আমি লৈছো।
আপছুৱে উত্থাপন কৰা দাবীসমূহৰ ভিতৰত সংবিধানৰ 280 নম্বৰ অনুচ্ছেদৰ সংশোধন, BTCৰ বাহিৰত থকা বড়ো কছাৰী লোকসকলৰ বাবে গঠিত স্বায়ত্তশাসিত পৰিষদক পূৰ্ণ পৰ্যায়ৰ স্বীকৃতি প্ৰদান, BTRৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ প্ৰাদেশিকীকৰণ, শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ পৰা অতিৰিক্ত গাঁও BTRত অন্তৰ্ভুক্তিকৰণ, বন অধিকাৰ আইন 2006ৰ অধীনত জনজাতীয় লোকক ভূমি পট্টা প্ৰদান আদিও আছে। ৰাজ্যৰ ভিন ভিন ঠাইত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ পালন কৰাৰ উদ্দেশ্যে আখৰা পূৰ্ণগতিত চলি আছে। মাজুলীৰ বিভিন্ন স্থানত অহা 4 নৱেম্বৰৰ পৰা ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। আউনীআটী সত্ৰত অহা 6 নৱেম্বৰত ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। জিলাখনৰ সত্ৰসমূহৰ লগতে আন আন স্থানত এইবাৰ মুঠ 65খন ৰাস অনুষ্ঠিত হ'ব। বহুকেইখন মঞ্চত শিশু ৰাস, মিচিং ভাষাৰ ৰাস, মহিলা শিল্পীৰ দ্বাৰা ৰাস পৰিৱেশন কৰা হ'ব। যোৰহাট জিলাৰ ঢেকীয়াজুলি, বামুণপুখুৰী, শিৱসাগৰ জিলাৰ হাফলুটিং, খনামুখ আদি অঞ্চলত ৰাসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। নলবাৰীৰ হৰিমন্দিৰ, পাঠশালা, বজালী, টিহু, পাটাচাৰকুচি, শুৱালকুচি, মিৰ্জা, পলাশবাৰী, গুৱাহাটীৰ জাপৰিগোগ, নবীনগৰ আদি অঞ্চলত ৰাস মহোৎসৱ পালনৰ বাবে প্ৰস্তুতি চলি আছে। নগাঁও জিলাৰ বিভিন্ন স্থানতো ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। জিলাখনৰ পুৰণি গুদাম, দক্ষিণপাট আদি অঞ্চলত ৰাসৰ আয়োজন কৰা হৈছে। ফুলগুৰিৰ ৰাস মহোৎসৱৰ এইবাৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাসৰ আয়োজন কৰা হৈছে। লখিমপুৰ, ধেমাজি জিলাৰ বিভিন্ন স্থানতো ৰাস উৎসৱৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত যোৱা 22 অক্টোবৰৰ পৰা বঙাইগাঁও জিলাৰ গান্ধী ময়দানত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি সামৰণি পৰিব। গ্ৰন্থমেলাৰ আজি সামৰণি সভাত শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। ডাঃ পেগুৱে তেওঁৰ ভাষণত কয় যে গ্ৰন্থ হৈছে জ্ঞান অৰ্জনৰ অন্যতম আধাৰ। পৃথিৱীৰ প্ৰতিটো সভ্যতা নিৰ্মাণ তথা জাতি গঠনত গ্ৰন্থৰ নিৰ্ণায়ক ভূমিকা সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। তেওঁ লগতে অসম গ্ৰন্থমেলা সফল কৰি তোলাৰ বাবে বঙাইগাঁওবাসীক ধন্যবাদ জনায়। অনুষ্ঠানত সাহিত্য একাডেমীৰ ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক দিগন্ত বিশ্ব শৰ্মা আৰু ইতিহাস গৱেষক ডঃ গজেন্দ্ৰ অধিকাৰী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত অসম চৰকাৰৰ বন বিভাগে উচ্চেদিত স্থানত ৰোপণ কৰা গছপুলিসমূহ নগা দুৰ্বৃত্তই শেহতীয়াকৈ কাটি তহিলং কৰাক লৈ সীমান্ত অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে, সীমান্তত নিয়োজিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ শিবিৰৰ সমীপতে নগা দুৰ্বৃত্তৰ এনে কাৰ্যত বিভিন্ন দল সংগঠনে ক্ষোভ প্ৰকাশ কৰিছে। ঘটনাস্থলীত আজি নাগালেণ্ড প্ৰশাসনৰ লগতে অসম চৰকাৰৰ বিষয়া তথা চি আৰ পি এফ বাহিনী উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে। এতিয়া বাতৰি পৰৱৰ্তী অংশ শুনক পুলক গগৈৰ পৰা।
গুৱাহাটী উচ্চ ন্যায়ালয়ে পৰ্যটন নিগমৰ নিযুক্তি কেলেংকাৰীত অভিযুক্ত 4 জনৰ অগ্ৰিম জামিন আজি নাকচ কৰিছে। নিযুক্তি কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী কোষত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত অভিযুক্ত গৌতম গগৈ, নয়নমণি পামেগাম, মনালিছা গোস্বামী আৰু প্ৰাঞ্জল বৰাই অগ্ৰিম জামিন বিচাৰি আবেদন কৰিছিল। সমান কামৰ বাবে সমান দৰমহা আৰু চাকৰি নিয়মীয়াকৰণৰ দাবীৰে আজি ৰাজ্যৰ এন এইচ এম কৰ্মচাৰীসকলে গুৱাহাটীৰ সচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাজ্যৰ স্বাস্থ্যখণ্ডত নিয়োজিত হৈ থকা এই কৰ্মচাৰীসকলে বিগত সময়ছোৱাত প্ৰাপ্য আদায়ৰ বাবে চৰকাৰক অনুৰোধ জনাই আহিছিল যদিও ৰাজ্য চৰকাৰে বিষয়টোৰ সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ নকৰাত আজি সচলত সহস্ৰাধিক কৰ্মচাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰে এন এইচ এম কৰ্মীসকলৰ দাবী পূৰণ নকৰিলে অনাগত সময়ত প্ৰতিবাদ অব্যাহত থাকিব বুলি তেওঁলোকে ঘোষণা কৰিছে। অসম ৰাজ্যিক মহিলা আয়োগৰ উদ্যোগত আজি গোৱালপাৰা চহৰৰ নটসূৰ্য ফণী শৰ্মা ভৱনত মানৱ সৰবৰাহ বিৰোধী এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত গোৱালপাৰা জিলা আয়ুক্ত প্ৰদীপ টিমু, অতিৰিক্ত আৰক্ষী অধীক্ষক ঋতুৰাজ দলে, জিলা আইন সেৱা প্ৰাধিকাৰী সচিব জাহ্নৱী দেৱীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাই ইংলেণ্ডক জয়ৰ বাবে 320 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 50 অভাৰত 7টা উইকেট হেৰুৱাই 319 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ অধিনায়ক লৌৰা অলভাল্টে সৰ্বাধিক 169 ৰাণ কৰাৰ লগতে তাজমিন ব্ৰিটছে 45 ৰাণ কৰে। ইংলেণ্ডৰ ছফি এক্লেষ্টনে 4টা উইকেট দখল কৰাৰ বিপৰীতে লৰেন বেলে 2টা আৰু নাটছিভাৰ ব্ৰাণ্টে 1টা উইকেট লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনা আঁচনি মুকলি। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত SIT বিভিন্নজনৰ সাক্ষ্য প্ৰদান। ব্ৰহ্মপুত্ৰত শিল্পীগৰাকীৰ চিতাভস্ম বিসৰ্জন। ৰাজ্যৰ 1,936খন বিদ্যালয়ত ভূমিকম্প আৰু অগ্নি সুৰক্ষা বিষয়ক মকড্ৰিল কাৰ্যসূচী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ পূৰ্ণ প্ৰস্তুতি। আৰু ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গুৱাহাটীত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত ইংলেণ্ডক জয়ৰ বাবে দক্ষিণ আফ্ৰিকাৰ 320 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 বজাত। Thank you.